এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। বিশ্বনাথ জিলা প্ৰশাসনে আজি ননকে জাপৰিগুৰিৰ 170 বিঘা ভূমিত উচ্ছেদ চলাব। যোৱা 2 আগষ্টত অঞ্চলটোৰ 309টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক 15 দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইকযোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানৰ বাবে 20খন বুলডজাৰ, 10খন ট্ৰেক্টৰ আৰু 20খন সৰু বৰ বাহন সাজু কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো 4টা মণ্ডলত ভাগ কৰা হৈছে। 2টা মণ্ডলত 1জনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি 6জনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। অঞ্চলটোৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত 2টা অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, অমৃত সৰোবৰৰ বাহিৰে চাহ বাগিচা আদিত উচ্ছেদ চলিব। জিলাখনত অবৈধ দখলকাৰী কবলত 56,000 বিঘা চৰকাৰী ভূমি আছে। ইয়াৰ ভিতৰত বিশ্বনাথ ৰাজহ চক্ৰতে প্ৰায় 44,000 বিঘা ভূমি আছে। বিশ্বনাথৰ চৰ অঞ্চলৰ গাতেই লাগি থকা অঞ্চলটোত উচ্ছেদ চলিব বুলি বহু লোকে মূল্যৱান সামগ্ৰী আন ঠাইলৈ লৈ গৈছে, যদিও একাংশ লোকে এতিয়াও সেই স্থান এৰিবলৈ মান্তি হোৱা নাই। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা বলবৎ কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে গুৱাহাটীৰ দীপৰবিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল, ইক' ছেঞ্চিটিভ জ'ন হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰালয়ে 1986চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতিৰ পক্ষী, সৰীসৃপ আৰু জলজ পতংগৰ আৱাসস্থলী দীপৰ বিলৰ সংৰক্ষণৰ বাবে এই পদক্ষেপ লৈছে। অধিসূচনাখনত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ চাৰিওদিশে 25.294 মিটাৰৰ পৰা 5 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ থাকিব বুলি কোৱা হৈছে। পৰিৱেশ সংবেদনশীল অঞ্চলে মুঠ 38.84 বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল'ব। অৱশ্যে বিভিন্ন দিশত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ পৃথক পৃথক হ'ব। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ঘাইকৈ জলাশয়টো আৰু ইয়াৰ বন্যপ্ৰাণীসমূহক প্ৰদূষণ আৰু ক্ৰমবৰ্ধমান উন্নয়নৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এই প্ৰস্তাৱ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনডৰ ক্ৰিকেট হলৰ উদ্বোধন কৰে। ক্ৰিকেট খেলত জিলাখনৰ প্ৰতিভাৱান খেলুৱৈসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই এই ক্ৰিকেট হল নিৰ্মাণ কৰিছে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সোণোৱালে ক্ৰিকেট খেলুৱৈসকলৰ লগত মত বিনিময় কৰে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষাণ, তেৰজ গোৱালা, তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে কালি ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। জিলাখনৰ মাইজান ঠাকুৰবাৰী বৰশিকীয়া গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। নৈ কাষৰীয়া অঞ্চলটোৰ ৰাইজে গৰাখহনীয়াক লৈ শংকিত হৈ পৰাৰ সময়তে মন্ত্ৰী প্ৰশান্ত ফুকনে খহনীয়া প্ৰতিৰোধৰ জৰিয়তে অঞ্চলটো সুৰক্ষিত কৰি ৰাখিবলৈ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে 2025-26 শিক্ষাবৰ্ষত হ'বলগীয়া নাৰ্ছিং, ফাৰ্মাচিউটিকেল ছায়েন্স, পেৰামেডিকেল, বাণিজ্য আৰু মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰ বাবে সংযুক্ত কৰা হ'ব। ইয়াৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে অহা 25 আগষ্টৰ ভিতৰত www.skseeducation.in-ৰ যোগেদি অনলাইনযোগে আবেদন কৰিব পাৰিব। এই ৱেবছাইটটোৰ পৰা পাঠ্যক্ৰমৰ সবিশেষ ডাউনলোডো কৰি ল'ব পাৰিব। অহা 26 আগষ্টৰ পৰা প্ৰাৰ্থীসকলৰ কাউন্সেলিং আৰু সাক্ষাৎকাৰ পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত প্ৰসিদ্ধ অভিনেত্ৰী হিমা বিশ্বাসে এককভাৱে অভিনয় কৰা অঞ্চনী শিখে নামৰ চুটি ছবিখনে 19 অযোধ্যা চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ সামাজিক বাৰ্তাবাহী ছবিৰ সন্মান লাভ কৰিছে। ইতিপূৰ্বে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা এই ছবিখন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথী মহন্তৰ এটা কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নিৰ্মাণ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।